এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতীয় ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন প্ৰাক বাজেট পৰামৰ্শ আলোচনাত মিলিত হয়। চাকৰিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ম্যানমাৰলৈ নি অবৈধভাৱে চাইবাৰ কেলেংকাৰীত লিপ্ত হ'বলৈ বাধ্য কৰা 27গৰাকী ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনা হৈছে। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বদোদৰাত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। তিনিদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি গুজৰাটত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিব। 2026 চনৰ জানুৱাৰীত সোমনাথ মন্দিৰৰ ওপৰত সংঘটিত প্ৰথম আক্ৰমণৰ 1000 বছৰ আৰু দেশে স্বাধীনতা লাভ কৰাৰ পাছত 1951 চনত মন্দিৰটো পুনৰ নিৰ্মাণৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে মন্দিৰটোৰ ৰক্ষাৰ বাবে প্ৰাণাহুতি দিয়াসকলৰ সন্মানাৰ্থে প্ৰতীকী ৰূপত আয়োজন কৰা সূৰ্য যাত্ৰাতো অংশগ্ৰহণ কৰিব। তেওঁ মন্দিৰটোত পূজা অৰ্চনাও আগবঢ়াব। পাছত প্ৰধানমন্ত্ৰীয়ে ৰাজকোটত আয়োজিত ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন মুকলি কৰিব। 12 জ্যোতিৰ্লিংগৰ প্ৰথম ঐতিহাসিক সোমনাথ শিৱ মন্দিৰ অভূতপূৰ্ব আস্থাৰ প্ৰতীক। বিদেশী আক্ৰমণকাৰীসকলে শতিকা শতিকা ধৰি মন্দিৰটো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। 2026 চনত গজনীৰ মামুদে মন্দিৰটোৰ সম্পদ লুটি নিছিল আৰু মণিকোট ধবংস কৰিছিল। ভীমদেৱৰ দৰে স্থানীয় ৰজাসকলে মন্দিৰটো পুনৰ নিৰ্মাণৰ বাবে বাৰে বাৰে চেষ্টা চলোৱাৰ পাছতো 17 শতিকাত মোগল সম্ৰাট ঔৰংগজেৱৰ দিনত মন্দিৰটো পুনৰ ধবংস কৰা হৈছিল। 18 শতিকাত ইন্দোৰৰ ভৱিষ্যদৰ্শী ৰাণী অহিল্যা বাই হোলকাৰে ধবংসপ্ৰাপ্ত মন্দিৰৰ সমীপত এটা নতুন মন্দিৰ নিৰ্মাণ কৰি ভক্তিৰ আস্থা সজীৱ কৰি ৰাখিছিল। দেশে স্বাধীনতা লাভ কৰাৰ পাছত 1947 চনত চৰ্দাৰ বল্লভভাই পেটেলে প্ৰভাস পাটলত থকা মন্দিৰৰ ধবংসাৱশেষ পৰিদৰ্শন কৰিছিল আৰু দেশৰ হৃত গৌৰৱ উদ্ধাৰ কৰাৰ উদ্দেশ্যে মন্দিৰটো পুনৰ নিৰ্মাণৰ ঐতিহাসিক সংকল্প লৈছিল। তেওঁৰ পথ প্ৰদৰ্শনত এটা ৰাজহুৱা ন্যাস গঠন কৰা হৈছিল আৰু এই ন্যাসৰ অধীনত চালুক্য শৈলীৰ বৰ্তমানৰ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। 1951 চনত সেই সময়ৰ ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মন্দিৰটোৰ উন্নয়নৰ যাত্ৰা বৰ্তমান অব্যাহত আছে। প্ৰসাদ আঁচনিৰ অধীনত সমুদ্ৰৰ পাৰে পাৰে খোজকঢ়াৰ সুবিধা, পৰ্যটন কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ বিথিকাকে ধৰি অত্যাধুনিক সা সুবিধাৰে মন্দিৰ চৌহদ সুসজ্জিত কৰি তোলা হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতীয় ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা কৰিছে। এই সেৱাৰ জৰিয়তে 24 আৰু 48 ঘণ্টাৰ ভিতৰত সুৰক্ষিতভাৱে নিৰ্দিষ্ট স্থানত প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। শ্ৰীসিন্ধিয়াই কালি মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত পিছৰত এই কথা ঘোষণা কৰে। এই পদক্ষেপ ডাক সেৱাৰ আধুনিকীকৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই উপলক্ষে শ্ৰীসিন্ধিয়াই কয় যে এই সেৱাই সময়ানুৱৰ্তিতা, নিৰ্ভৰযোগ্যতা আৰু দ্ৰুত সেৱাৰ নতুন মান নিৰ্ধাৰণ কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন প্ৰাক বাজেট পৰামৰ্শ আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, মণিপুৰৰ ৰাজ্যপাল, গোৱা, হাৰিয়ানা, মেঘালয়, ছিকিম, দিল্লী আৰু জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী, অৰুণাচল প্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্ত আৰু অন্য মন্ত্ৰীসকলেও বৈঠকত ভাগ লয়। বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত বৈঠকত অংশগ্ৰহণকাৰীসকলে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ভালেমান পৰামৰ্শ আগবঢ়োৱা বুলি প্ৰকাশ কৰা হৈছে। কেইবাগৰাকীও অংশগ্ৰহণকাৰীয়ে অধিক আবণ্টনৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যখনলৈ বিশেষ সাহায্য আঁচনি অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছে। 2020-21 বৰ্ষৰ পৰা চৰকাৰে এই আঁচনিৰ অধীনত ৰাজ্যসমূহলৈ 50 বছৰৰ বাবে বিনামূলীয়া ঋণ হিচাপে 4,25,000 কোটিৰো অধিক টকা মোকলাই দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সকলো অংশগ্ৰহণকাৰীকে বাজেট প্ৰস্তুত কৰাৰ সময়ত তেওঁলোকৰ পৰামৰ্শ কথা বিবেচনা কৰা হ'ব বুলি আশ্বাস দিছে। উল্লেখযোগ্য যে সংসদৰ বাজেট অধিৱেশন অহা 28 জানুৱাৰীত আৰম্ভ হ'ব। দেশে স্বদেশী আৰু স্বভাষাৰ মন্ত্ৰ আঁকোৱালি লৈ আত্মনিৰ্ভৰ হৈ উঠিব পাৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। ৰাজস্থানৰ যোধপুৰত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আৰু নিজৰ ঘৰতে মাতৃভাষাত কথা পাতিবলৈ আহ্বান জনায়। শ্ৰীশ্বাহে কয় যে ভাষা যিকোনো সমাজ, সংস্কৃতি আৰু অঞ্চলৰ সংৰক্ষণৰ মূল চাবিকাঠিস্বৰূপ। তেওঁ কয় যে বিশ্বৰ প্ৰগতিৰ বাবে প্ৰয়োজন অনুসৰি যিকোনো ভাষা শিকিব পাৰি, কিন্তু ঘৰত শিশুৰ সৈতে কথা পতাৰ বাবে স্থানীয় ভাষাহে ব্যৱহাৰ কৰা উচিত। এনে কৰিলে শিশুসকল শিপাৰ সৈতে সম্পৃক্ত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে কাম কৰাৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰি শ্ৰীশ্বাহে কয় যে স্বদেশীৰ মন্ত্ৰই 2047 চনৰ ভিতৰতে সকলো ক্ষেত্ৰতে দেশক অগ্ৰণী ৰাষ্ট্ৰৰূপে পৰিণত কৰিব। চাকৰিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ম্যানমাৰলৈ নি অবৈধভাৱে চাইবাৰ কেলেংকাৰীত লিপ্ত হ'বলৈ বাধ্য কৰা 27 গৰাকী ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনা হৈছে। এই লোকসকল কালি নতুন দিল্লীত উপস্থিত হয় আৰু তেওঁলোকক ইতিমধ্যে নিজ ঘৰলৈ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেৰালা ভ্ৰমণসূচীৰে যোৱা নিশা তিৰুৱনন্তপুৰমত উপস্থিত হয়। তিৰুৱনন্তপুৰম পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ ভি ৰাজেশ, কেৰালা বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্ৰ শ্বেখৰকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলে গৃহমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। এই ভ্ৰমণসূচীত গৃহমন্ত্ৰী শ্ৰীশ্বাহ ৰাজ্যখনৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত জয়লাভ কৰা বিজেপিৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হ'ব। আজি পুৱা শ্ৰী পদ্মনাভা স্বামী মন্দিৰত গৃহমন্ত্ৰীগৰাকীয়ে পূজা অৰ্চনাত ভাগ ল'ব। বিয়লিৰ ভাগত কৌমুদী সন্মিলনতো তেওঁ উপস্থিত থাকিব। শ্ৰীশ্বাহে লগতে বিজেপি আৰু NDAৰ এখন বৈঠকতো ভাগ ল'ব। সক্ৰিয় শাসন আৰু নিৰ্ধাৰিত সময়ত আঁচনি ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰীৰ ধবজাবাহী মঞ্চ প্ৰগতিৰ 50 সংখ্যক বৈঠকৰ সফলতা উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে বিবেচিত হৈছে। 2015 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰগতি আৰম্ভ কৰাৰ পাছৰে পৰা এই কাৰ্যসূচীৰ অধীনত প্ৰধানমন্ত্ৰীৰ দ্বাৰা প্ৰত্যক্ষ পৰ্যালোচনাৰ জৰিয়তে আন্তঃগাঁথনিমূলক প্ৰকল্প আৰু জনসাধাৰণৰ অভিযোগসমূহ নিৰীক্ষণ আৰু সমাধান কৰি শাসন ব্যৱস্থাৰ ৰূপান্তৰ কৰা হৈছে। এই মঞ্চই সহযোগিতামূলক যুক্ত ৰাষ্ট্ৰবাদৰ উদাহৰণ দাঙি ধৰাৰ লগতে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ক একত্ৰিত কৰে। এটা দশক ধৰি প্ৰগতিয়ে সিদ্ধান্ত গ্ৰহণ ত্বৰান্বিত কৰাত সহায় কৰিছে, আন্তঃগাঁথনি প্ৰকল্পসমূহত বিলম্ব হোৱা সমস্যাসমূহৰ সমাধানত সহায় কৰিছে আৰু শক্তিশালী সংস্কৃতি গঢ়ি তুলিছে। ৰেল মন্ত্ৰালয়ৰ জবলপুৰৰ পৰা গণ্ডিয়ালৈ মিটাৰগজক ব্ৰডগজলৈ পৰিৱৰ্তন প্ৰকল্প ইয়াৰ উৎকৃষ্ট উদাহৰণ। উল্লেখযোগ্য যে এই প্ৰকল্পই প্ৰায় 285 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি লৈছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি গুজৰাটৰ বদোদৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক শৃংখলাটোৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ঋষভ পণ্টক আঘাতৰ বাবে শৃংখলাৰ পৰা বাদ দিয়া হৈছে। শুভমন গিলে এই শৃংখলাত ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব বহন কৰিব। শৃংখলাৰ দ্বিতীয়খন খেল অহা 14 জানুৱাৰীত ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত আৰু তৃতীয়খন খেল 18 জানুৱাৰীত ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নবী মুম্বাইত অনুষ্ঠিত এখন খেলত দুবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক 50 ৰাণত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 195 ৰাণ সংগ্ৰহ কৰে। মুম্বাইৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। নেট স্কাইবাৰ বৰন্তে 70 ৰাণৰ অৱদান আগবঢ়ায়। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে 196 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 145 ৰাণ হেক কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতীয় ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে এখন প্ৰাক বাজেট পৰামৰ্শ আলোচনাত মিলিত হয়। চাকৰিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ম্যানমাৰলৈ নি অবৈধভাৱে চাইবাৰ কেলেংকাৰীত লিপ্ত হ'বলৈ বাধ্য কৰা 27 গৰাকী ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনা হৈছে। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বদোদৰাত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 বজাত। নমস্কাৰ।